দ্বিতীয় বংশাৱলী 35 অধ্যায়। যোশিয়াই নিষ্ঠা পর্ব পালন করা, মিশরৰ ৰজাৰ লগত তেওঁৰ যুদ্ধ, তেওঁৰ মৃত্যু। পাছত যোশিয়াই জেৰুচালেমত জিহুৱাৰ উদ্দেশ্যে নিষ্ঠাৰ পর্ব পালন করিলে, আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দশ দিনত নিষ্ঠাৰ পর্ব ভেড়া বলি দিলে। তেওঁ পুৰোহিতসকলক তেওঁলোকৰ নিজ নিজ কৰিবলগীয়া কামত লগালে, আৰু জিহুৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আশ্বাস দিলে। আৰু যি লেবিয়াসকল গোটেই ইজৰাইলৰ শিক্ষক আৰু জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক'লে, ইজৰাইলৰ ৰজা দাউদৰ পুত্ৰ চলোমনে নিৰ্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা। তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওফালে ভাৰ বৈ থাকিব নালাগিব। এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা, আৰু তেওঁ প্ৰজা ইজৰাইল লোকসকলৰ সেৱা কৰা। আৰু তোমালোকে নিজ নিজ পিতৃবংশৰ অনুসাৰে ইজৰাইলৰ ৰজা দাউদে লিখা আৰু তেওঁ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা। আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃবংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা। লোকসকলৰ প্ৰত্যেক বংশৰ বাবে লেবিয়াসকলৰ পিতৃবংশৰ এক এক অংশ হ'ব। তোমালোকে নিষ্ঠাৰ পৰ্বৰ ভেড়া বলি দিয়া আৰু নিজক সূচী কৰা, মুচিৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা। যোশিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিষ্ঠাৰ পৰ্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ 30,000 ভেড়া আৰু ছাগলী পোৱালি দিলে, আৰু তাৰ বাহিৰে 3,000 ভতৰা দিলে। এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ'ল। আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবিয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশুদান কৰিলে। বিশেষকৈ হিলকিয়া, জখৰীয়া আৰু জিহিয়েল ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষকেইজনে পুৰোহিতসকলক নিষ্ঠাৰ পৰ্বৰ বলিদানৰ অৰ্থে 2,600 ভেড়া, ও ছাগলী পোৱালি আৰু 300 খাৰ দিলে। আৰু লেবিয়াসকলৰ অধ্যক্ষ অননিয়া আৰু তেওঁৰ দুজন ভায়েক চমৰীয়া আৰু নথনেল আৰু হছবিয়া, জিয়েল আৰু যুজাবত, তেওঁলোকে লেবিয়াসকলক নিষ্ঠাৰ পৰ্বৰ বলিদানৰ অৰ্থে 5,000 ভেড়া, ও ছাগলী পোৱালি আৰু 500 ভতৰা দিলে। এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবিয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ'ল। পাছত নিষ্ঠাৰ পৰ্বৰ আটাই বলি দিয়া হ'ল। পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে, আৰু লেবিয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে। মুচিৰ পুস্তকত লিখাৰ দৰে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃবংশৰবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল'লে, আৰু খাৰবোৰকো সেই একেদৰেই কৰিলে। পাছত তেওঁলোকে বিধিমতে নিষ্ঠাৰ পৰ্ব বলি খৰিকাত লগাই জুইত দিলে। কিন্তু পবিত্ৰকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে, আৰু সকলো লোকক লৰালৰিকৈ বাতি দিলে। পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে, কিয়নো হাৰুণৰ সন্তান পুৰোহিতসকলে হোম বলিৰ তেজাল অংশ পুৰোতে ৰাতিলৈকে লাগি থাকিবলগীয়া হৈছিল। এইদৰে লেবিয়াসকলে নিজৰ আৰু হাৰুণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে। আৰু দাউদ, আছব, হেমন আৰু ৰজাৰ দক্ষক জিদুথুনে আজ্ঞা কৰাৰ দৰে আচপৰ সন্তান গায়কসকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল। নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ'ল, কিয়নো তেওঁলোকৰ লেবিয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল। এইদৰে ৰজা যোশীয়াৰ আজ্ঞা অনুসাৰে নিষ্ঠা পৰ্ব পালন কৰিবলৈ আৰু জিহুৱাৰ যজ্ঞবেদী ওপৰত হোম ৰাখিবলৈ জিহুৱাৰ সকলো সেৱকীয়া কাম সেইদিনাই পৰিপাটিকৈ কৰা হ'ল। এইকাৰণে উপস্থিত থকা ইজৰাইলৰ সন্তানসকলে সেই সময়ত নিষ্ঠা পৰ্ব কৰিলে আৰু তাৰ পাছত 7 দিনলৈকে খমি নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে। চমুৱেল ভাৱবাদীৰ দিনৰে পৰা ইজৰাইলত এনেধৰণৰ নিষ্ঠা পৰ্ব কেতিয়াও পালন কৰা নাছিল। আনকি যোশীয়া, পুৰোহিতসকল, লেবিয়াসকল, উপস্থিত হোৱা গোটেই যিহুদা আৰু ইজৰাইলৰ লোকসকল আৰু জেৰুচালেম নিবাসীসকলে যেনেকৈ নিষ্ঠাৰ পৰ্ব পালন কৰিছিল, ইজৰাইলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল। যোশীয়াৰ ৰাজত্বৰ 18 বছৰলৈকে এই নিষ্ঠাৰ পৰ্ব পালন কৰা হ'ল। এই সকলোৰে পাছত যোশীয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত মিছৰৰ ৰজা নখুবে ফৰাত নদীৰ ওচৰত থকা কৰ্কমিছত যুদ্ধ কৰিবলৈ আহিল আৰু যোশীয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে। কিন্তু নখুবে তেওঁ দূত পঠিয়াই কৈ পঠিয়ালে বোলে, সেই যিহুদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই, কিন্তু যি বংশৰ লগত মোৰ ৰণ হ'ব তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে। মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা। তথাপি যোশীয়াই তেওঁৰ পৰা বিমুখ হ'বলৈ অমান্তি হ'ল। তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেগ ধৰিলে। ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখুবে কৈছিল সেই কথা তেওঁ নুশুনিলে। সেইকাৰণে তেওঁ মগিদুৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ'ল। তাতে ধনুধৰসকলে ৰজা যোশীয়ালৈ কাঁড় মাৰি আঘাত কৰিলে। তেতিয়া ৰজাই তেওঁ ডাকবোৰক ক'লে, মোক আঁতৰাই নিয়া, কিয়নো মই বেয়াকৈ আঘাতপ্ৰাপ্ত হ'লো। তেতিয়া তেওঁ ডাকবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰঞ্চি ৰথ এটাত তুলি দিলে। তেওঁলোকে তেওঁক জেৰুচালেমলৈ আনিলে, য'ত তেওঁৰ মৃত্যু হ'ল। তেওঁ ওপৰ পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ'ল। পাছত সমুদায় যিহুদা আৰু জেৰুচালেমে যোশীয়াৰ কাৰণে শোক কৰিলে আৰু জিৰিমিয়াই যোশীয়াৰ বাবে বিলাপ কৰিলে। তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোশীয়াৰ বিষয়ে গান কৰে। আজিলৈকে সেই গান চলি আছে। তেওঁলোকে তাকে ইজৰাইলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে আৰু চোৱা, সেয়ে বিলাপ পুস্তকখনত লিখা আছে। যোশীয়াৰ অৱশিষ্ট বৃত্তান্ত যিহুৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁ উত্তম কাৰ্যবোৰ আৰু তেওঁ আদ্যোপ্ৰান্তৰ বিৱৰণ ইজৰাইলৰ আৰু যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।